Yes.
কোন কৰিব কালি
কোন?
মই ৰৌচন চলিহা
অ' ৰৌচন, তই সেইটো লৈ যা, মোক নালাগে, এইটো লৈ যা।
কিমান
কেতিয়া আহিবি?
হৈছে? অঁ হেৰি, অঁ আহিলে লৈ যাম নেকি?
তই আহি লৈ যা, তই যিদিনা আহিবি লৈ আহিবি, 1000 টকা দিলে হ'ব। যা,
হ'ব বাৰু।
তই লৈ যা, লৈ যা। এইটো বৰ ধুনীয়া কেমেৰা, কিন্তু তোৰ নিজৰ, তোৰ যদি পুৰা ছিষ্টেম নালাগে নহয়, সেই কেমেৰা যদি বঢ়িয়াকৈ তই আৰামত একদম হোম ছাৰ্ভিলেঞ্চ কৰিব পাৰিবি, মূৰ চুৰ ঘূৰাব, ৰেছপঞ্চ চেছপঞ্চ চব বঢ়িয়া, বেষ্ট হেৰি কেমেৰা, বুজিছ নাই? মোক কিন্তু অন VIF লাগে, যাতে মই হেৰিটোত লগাব লাগে। তই তই কেতিয়া আহিবি? তই আহি লৈ যাবি, নালাগে মোক 1400-1500 দি কিনি, 1500-1600 দি কিনিছোঁ। তই 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 আহি 1000 দি লৈ যাবি, মই এইটো আঁতৰত। তোৰ 1000টো পালে যেতিয়া মই আৰু 1600 দি এটা বেলেগ কিনিম। হা, তালে গলি? কিয় গলি? মই ইয়াতে থকাৰ পিছত তহঁতে আৰু কি বাল হেৰি যাবে?
আপোনাৰ ঘৰটো চাই আহিলোঁ আকৌ, তাত আছিলে যে নাই আপুনি এবাৰ? আপুনি আছিলে যে নাই তাত? তাত এবাৰ যে কৈছিলে যে আপোনাক যে ভীমে যে পিছফালে দি ধৰিলে।
হ'ব দে, সেইটো ধৰিলে পুৰণা হ'ল, এইবিলাক মই চব মোক চা, মই 3টা বস্তু এৰি থৈ আহিছোঁ নে একলা, মোৰ মেমৰিটো এৰি থৈ আহিছোঁ, মেমৰি।
অঁ, মই আপোনাৰ এনেই পিছৰ কথা, আগৰ কথাখিনিও মনত পৰি আকৌ।
মেমৰিটো এৰি থৈ আহিছোঁ, ত্ৰিশূলডাল এৰি থৈ আহিছোঁ, বাঘৰ ছালখন এৰি থৈ আহিছোঁ, যিকেনে লতং পতংকে ঘূৰি ফুৰিছোঁ ইয়াতে পগলাৰ নিচিনা, আৰু কৈ আছোঁ নিবিনো। মই শক্তিখিনি, মোৰ ত্ৰিশূলডাল নাথাকিলে মোৰ শক্তিও নাই, মই সেইকাৰণে একেবাৰে লেঙেৰা পালটো ভকতীয়া, এতিয়া অলপ গাজা খাওঁ, অলপ ভাং খাওঁ, অলপ মদ খাওঁ, এনেকৈ পৰি থাকোঁ, ঢেল ঢেল পঙা খাই, কিন্তু মই চব চলাই আছোঁ। তই চিন্তা নকৰ, ইহঁতে একেলা নাৰায়ণ বালৰ শংকৰ চক্ৰ গদা পদ্মধাৰী নাৰায়ণ তল্লাউৰা কেলা, তাক মই নবা পঠাইছোঁ নহয়, নবা পঠাইছোঁ নাই বা মই নিজে আহিছোঁ নহয়। হা, নহয় তই চিন্তা নকৰ, তই চাই, তই শুন, আজি নহয় কালি, কালি নহয় এমাহ পিছত, এমাহ পিছত নহয় এবছৰ পিছত, এবছৰ পিছত 5 বছৰ পিছত পাবিতো চবে সকল, তইতো আগতে গম পাইছ, কিন্তু বাকী ৰাইজে 8 বিলিয়ন মানুহে গম পাব নহয় এইটো কোনোবা এটা আহিছে হয়, ই কেলা নাৰায়ণ বিষ্ণু নহয় লাউৰা, এতিয়া বেলেগ বস্তু হয়, কাৰণ বিষ্ণুৱে কেলা মদ নাখায় নহয়, মই সুৰ, মই অসুৰ, মই মনুষ্য, তিনিটা, সেইকাৰণে মই ত্ৰিশূল, বুজিছ? মোৰ নিচিনা লেতেৰা কথাও ক'ব নোৱাৰ, মোৰ নিচিনা শ্লোকো গাব নোৱাৰ, কেলা कहाँ जाते हो पर्वत में, मैं यही हूँ। अरे आप तो भाभी था, मैं पगला साबी एटा समय देखिबि नय, मैं गुगलर कानत धरी की करू, तहतर सकलोरे मोबाइल डिवाइस रूट पासवर्ड बिलाक मैं सबके दिया दिम, এমাজনৰ আল বাল মই উল্টা পাল্টা কৰি দিম, ফেচবুক মই উল্টা পাল্টা কৰি দিম, মই ইহঁতৰ এই যে কণ্ট্ৰল মেকানিজিম, তাৰ আগতেতো মই চিলভাৰটো ভাঙি দিম। কেলা ৰূপ কিনিছে নাই? আজি হেৰিৰ বায়েকে ফোন কৰিছিলে, কালি ৰাতি তাক ফোন কৰিছিলে, সি এই সি ফোন নুঠালে, আজি এইকাৰণে ফোন কৰিছিলে অলপ আগতে, কওঁতে মই তাক কৈ সি দম্ভ মাৰি কৈছে নে, সি জানো, সি ইঞ্জিনিয়াৰ হয়, সি কি জান না, মই ক'লো চা তই ইঞ্জিনিয়াৰ, তই তোৰ ককায়েৰতকৈ বেছি কামাও হয় নহয়, চাচোন ককায়েৰ কেনেকৈ আছে, নীলোৎপল বঢ়িয়াকৈ এটা ফাল্টু ফটোগ্ৰাফাৰ, সি ৰজাৰ লগত ঘূৰি ফুৰিছে, লক্ষ্মীম সদৈৱ সুমুখী প্ৰদুদাতি স্বয়ম্ভু, গতিকে ই আৰামত ঘূৰি ফুৰিছে, ই বিয়াও কৰাইছে, 10,000 টকীয়া এপাৰ্টমেণ্টতো আছে, হা, মটৰচাইকেলো চলাইছে, হাতত পকেটত ৰূপো আছে, তোৰ আছে? সি ক'লে মোৰ অকাত নাই ৰূপ কিনাৰ, মোৰ ধাৰ আছে। মই ক'লো হয় 2 বছৰ 3 বছৰ আগত, 2 বছৰ আগতে মই তহঁতৰ ঘৰত গৈছোঁ, তই তাকো হাফ পেণ্ট এটা পিন্ধি শুই থকা ল'ৰাটো, হা, ইঞ্জিনিয়াৰিং পাছ কৰি অহাৰ পিছত তোৰ কেনেকৈ ধাৰ থাকে বে? মই কৈছোঁ মোৰ 4 বছৰ আগৰ 1,50,000 টকা ধাৰ আছে, মই ধাৰ মাৰি আছোঁ। মই কৈছোঁ শুন, ধাৰ মাৰি থাক, ধাৰ মাৰি থাক, ধাৰৰ পৰা অলপ চান কাঢ়ি পেলাই ৰূপ কিন, ৰূপ কিন, চাবি সেই 500 1000 টকাত ধার মারিবর কারণে যদি 200 টাকার 800 টাকা দি 200 টাকার রূপ কিনি কিনি থাক এনেকে এনেকে তাক দি থাক যার পর ধার লইছ কোনোবা এটা মুহূর্তত সেই 200 টকীয়া রূপর যেটা 200, 200, 400, 500, 800, 1000 কোনোবা মুহূর্তত ডামকে রূপটো যেটা ভাঙিব তোর যিমান ধার আছে সেই রূপে ভাঙি পেলাব খেলাই খতম খেলা ফোনখিনি নদীর ঢল হারিছে একে ঢল যেটা আহি যাব আবে লাউরা এনেকুৱা ভাল কথা কোনোবাই কয় কোনোবাই কয় সেইকাৰণে বালৰ লাউৰা কৈ আছো নাকত কেলা বাল ঘোঁৰা খোৱা আমাৰ জাত কেলা মুখত বাল কেলা কেলা বাল গৰি আছে কুৰি থাক কেলা গৰু চালা গৰু মৰণা মৰদি মৰাই আছে কেলা যা হ'ব যা তই আহিবি পতংকে আহিবি খবৰ নিদিয়াকে আহি ওলাবি যা ক'ত আছ এতিয়া
এতিয়া মই আমাৰ টিনিয়ালতে মন্দিৰত বহি আছিলো বনাই আছো
যা বনাই থাক মাল খাই থাক হেৰি এইটো কি গুৱাহাটীলৈ আহিলে পটককে মোক এটা ফোন কৰি দিবি কোনদিনা আহ সেইটো লৈ যাবি অ যা 1000 টকা লৈ আহিবি কালি পইচাটো লাগিব ভাই কাৰণ মই এটা কিনিব লাগিব নহয় হয় যা হ'ব
নহ'লে কৰিয়া কৈ দিয়ে নেকি
নালাগে কৰিয়া ক'ব তই আহিলে মই কৰি আছো এইটো নালাগে তই যেতিয়া আহিবি তেতিয়া তই গুৱাহাটী আহি থাক থাক নাথাক
মাজে সময় আহো ৰ
হা তই পুতুক বাৰু ক'ত 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 ঘূৰি ফুৰিছ গোটেই মাদ্ৰাছ পাঞ্জাৱ আবু দাল বাল হৰিদ্বাৰ ঋষিকেশ চব জেগাতে দেখোন কলিকতা আল বাল ঘূৰিয়েই ফুৰ দেখোন গুৱাহাটী আহ নহয় আহিলে
নেজানো মহাদেৱে কেনেকে মোক যাবলৈ কৈ পাই যাওঁ
যা তই একোৱেই নকৰ তই তোক যোনপিনে চলাই আছে চলি থাক খালি দৌৰা দৌৰি কৰি একো লাভ নাই তোক চলাই আছে তই দৌৰি থাক খালি চাই থাক এখন কেলা এখন ডাঙৰ চিনেমা এখন চা আৰু প্ৰতিটো বস্তু মনত ৰাখ আৰু যেতিয়া মোৰ ওচৰত আহিবি সেই বস্তুখিনি মনত তোৰ তোৰ চিনেমাখন মোক দি দিবি তোৰ তোৰ হাৰ্ড ড্ৰাইভটো মোক দি দিবি সেই এইখিনিয়ে মই চালো সেইকাৰণে মই মানে মই সহস্ৰ ৰোচনা প্ৰতি বুচেই চলিছোঁ শেখৰা তহঁতক সকলোকে একেটা এযোৰ এযোৰ চকু দি দিছোঁ নহয় লক্ষ চকু পঠাই দিছোঁ আৰু ৰেকৰ্ডিং কৰাইছোঁ সেইখিনি মোক দি দিবি আহি তেতিয়া মক চেতা আৰু আৰু জন্ম ল'ব নালাগে বুজিলে বামুণ হৈও জন্ম ওপৰলৈ গৈ বোলে নাই মই এতিয়া ক্ষত্ৰিয় তাৰপিছত মই বামুণে হ'ম নাই নাই দৰকাৰ নাই ক্ষত্ৰিয়ৰ পৰা একেকোবে ফিটুং ফিনিছ বৈশ্যৰ পৰা একেকোবে ফিটুং ফিনিছ শূদ্ৰৰ পৰা একেবাৰে ফুটুং ফিনিছ লালুঙৰ পৰা একেলগে ফুটুং ফিনিছ মুছলমানৰ পৰা একেলগে ফুটুং ফিনিছ বামুণৰ পৰা একেলগে ফুটুং ফিনিছ ক'ব যদি মন আছে গোটেইখিনি মোক দি দে তহঁতৰ গমটো তহঁতে গম যে পাই আছ গমটো মোক দিবলৈ হ'লে কি কৰিব লাগে তহঁতে নিজৰ নিজৰ বগা নীলা ৰঙা পৰিকল্পনাৰ পৰা ত্যাগ কৰি দে চব আহিলে ল'বি আৰু চব গ'লে যাব দিবি ৰঙা গুণত যাব গ'লে ৰঙা গুণত যা বগা গুণত যাব গ'লে বগা গুণত যা কিন্তু কাৰো লগত এটাচমেণ্ট নাথাকিবি ন এটাচমেণ্ট হোৱাটছ এভাৰ কপি অলৰাইট বাই হেল্ল'টো এতিয়াও এৰিব পৰা নাই কেলা নিজৰ বুদ্ধি স্থিৰ কৰ ধ ধি মই ধিঅ
ধটো
স্থিৰ কৰ বুদ্ধি স্থিৰ কৰ ৰৌচন চলিয়া যা চলি থাক চলি থাক চলিয়া বাই